এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ্ণাঢ্য কাৰ্যসূচী তামোলপুৰ জিলাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন মহিলা এথলীটসকলৰ সবলীকৰণৰ উদ্দেশ্যে দেশজুৰি অস্মিতা লীগৰ আয়োজন আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে ভাৰত আৰু নিউজিলেণ্ড মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বিজেপিয়ে আজি মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম সমষ্টিত জন আশীৰ্বাদ যাত্ৰা উলিয়ায়। এই যাত্ৰাৰ আজি সপ্তম দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি নতুন বৰ অসম যাত্ৰীৰ অংশ হিচাপে মৰাণৰ তিলৈত আয়োজিত চাহ মজদুৰ আদিবাসীসকলৰ মহাসন্মিলনত অংশ লয়। ইপিনে সমাগত বিধানসভা নিৰ্বাচনত দেউৰী জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিয়াৰ দাবী জনাই আজি ধেমাজিত দেউৰী ছাত্ৰ সন্থাই এখন সংবাদমেলৰ আয়োজন কৰে। সংগঠনটোৱে ৰাজ্যৰ যিকোনো এটা সমষ্টিত জনগোষ্ঠীটোৰ এগৰাকী প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতাৰ সুযোগ দিবলৈ বিজেপি মিত্ৰজোঁট অথবা আন ৰাজনৈতিক দলসমূহক আহান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে মহিলাসকলক সুযোগ আৰু সমৰ্থন আগবঢ়ালে তেওঁলোকে যিকোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাব পাৰে। বৰ্তমান সময়ত মহিলাসকলে উদ্যমিতাই হওক বা কৰ্পৰেট জগততেই হওক নেতৃত্ব বহন কৰিবলৈ সমৰ্থ হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰত মহিলা নেতৃত্বাধীন বিকাশৰ দিশত দ্ৰুততাৰে অগ্ৰসৰ হৈছে আৰু কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণো বৃদ্ধি পাইছে।
আজ মহিলাই শিক্ষা, প্ৰশাসন, ন্যায়পালিকা, সেনা, চিকিৎসা, বিজ্ঞান, টেকনিক, কলা আৰু উদ্যমিতা হার ক্ষেত্ৰ মে অগ্ৰণী ভূমিকা নিভা ৰে। গ্ৰামীণ ক্ষেত্ৰ কি মহিলাই স্বয়ং সহায়তা সমূহ কে মাধ্যম সে আৰ্থিক ৰূপ সে আত্মনিৰ্ভৰ বন ৰে। এ পঞ্চায়ত মে গ্ৰামীণ বিকাশ কো নেতৃত্ব দে ৰে। অনেক মহিলাই উদ্যোগ, ষ্টাৰ্টআপ, কৰ্পৰেট জগত মে আপনি যোগ্যতা আৰু ক্ষমতা সে নেতৃত্ব तो प्रदान कर रहे हैं। खेल जगत में हमारी बेटियां उत्कृष्ट प्रदर्शन कर रहे हैं। ऐसे उदाहरण ये विश्वास जगाते हैं कि अवसर और समर्थन मिलने से महिलाएं हर क्षेत्र में उत्कृष्टता प्राप्त कर सकते हैं। महिलाओं में दम है, हम किसी से कम नहीं, हम में भी दम है।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে সহনশীলতা আৰু স্বপ্নৰে দেশ গঢ়ি তোলা প্ৰতিগৰাকী নাৰীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম লেখিকা সমাজকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনেও আজি গুৱাহাটী মহানগৰীত পৃথকে পৃথকে নাৰী দিৱস উপলক্ষে কাৰ্যসূচী আয়োজন কৰে। ইউনেস্কো এছ'চিয়েচনে গুৱাহাটীৰ উদ্যোগতো গুৱাহাটী পশ্চিম গুৱাহাটী মহাবিদ্যালয় আৰু কে চি দাস কমাৰ্চ কলেজৰ লগতে ধেমাজি চিলাপথাৰৰ পূৰ্বাঞ্চল কলেজ, ডিব্ৰুগড়ৰ ডি এইচ এছ কানৈ কলেজ, মৰাণ জুনিয়ৰ কলেজ, ডুমডুমাৰ বি আৰ এম চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও জিলাৰ জাগি ভকতগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত নাৰী দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত আমন্ত্ৰিত বক্তাসকলে মহিলাৰ সৰ্বাংগীন বিকাশ, মহিলা সবলীকৰণ, মহিলাৰ ন্যায়, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা বিষয়ত ভাষণ দিয়ে। লেখিকা সংস্থা অসমৰ মঙলদৈ শাখাৰ উদ্যোগত মঙলদৈ কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ৰাজ্যিক বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাহিত্য সংগঠক কিৰণ শইকীয়া বৰাক সম্বৰ্ধনা জনোৱা হয়। ওদালগুৰি জিলাৰ টংলা আঞ্চলিক নাৰী মঞ্চৰ উদ্যোগত শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত নাৰী দিৱসৰ কাৰ্যসূচীত অসম ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষা মৃদুলা চহৰীয়াক সম্বৰ্ধনা জনোৱা হয়। ধুবুৰী জিলাৰ সামাজিক সংগঠন নৃত্যাংগনৰ উদ্যোগতো আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। নলবাৰীতো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মাই ভাৰত কেন্দ্ৰই যুটীয়াভাৱে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে। নলবাৰী গৰ্ডন খেলপথাৰত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ মহিলাসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি লায়ন্স ক্লাব ডিব্ৰুগড়ে পৌৰ নিগমৰ 12গৰাকী মহিলা চাফাই কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে। জিলাখনৰ ডিব্ৰু সাহিত্য সংস্কৃতি জনমঞ্চৰ উদ্যোগত খলিহামাৰীৰ বৈষ্ণৱ সমাজ কৃষ্টি শাখা ভৱনত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰই মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু উন্নত ভাৰত অভিযানৰ সহযোগত টঙনাপৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত নাৰী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ অন্নজ্যোতি গগৈয়ে সমল ব্যক্তিৰূপে অংশ লৈ নাৰী দিৱসৰ তাৎপৰ্য তথা মহিলা সবলীকৰণৰ বিষয়ে বক্তব্য আগবঢ়ায়। এই সভাত মহিলা অধ্যয়ন কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা দাপোন শীৰ্ষক বাৰ্ষিক পত্ৰিকাখন উন্মোচন কৰা হয়। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে নাৰী দিৱসৰ সৈতে সংগতি ৰাখি মেধিকুচী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সজাগতামূলক কাৰ্যসূচী আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহাৰ্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
এসময়ত অসমত উন্নত চিকিৎসা আছিল বিৰল, এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নত চিকিৎসাৰ কেন্দ্ৰ হ'ল অসম।
গুৱাহাটীৰ সমীপৰ চাংচাৰীত স্থাপন কৰা এইমছৰ জৰিয়তে অসমত সুলভ হৈছে উন্নত চিকিৎসা।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি তামোলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ নাগৰিজুলিত অসম দৰ্শন আঁচনিৰ অধীনত 598খন ধৰ্মীয় অনুষ্ঠানক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। তেওঁ BTC মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামৰ মহিলাৰীৰ সৈতে নাগৰিজুলিৰ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৃষ্টিসম্পন্ন পদক্ষেপৰ ফলত BTRৰ জিলাকেইখনত অভূতপূৰ্ব বিকাশ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জিলা আয়ুক্ত চিমি কিৰণৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে আজি বাইহাটা গুৰেশ্বৰ পথত 136 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া ৰেলৱে উড়ন সেতুৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে এখন জনসভাত অংশ লৈ চৰকাৰে BTRৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে।
কেতিয়াবা পেচেণ্ট এজন থাকে, এম্বুলেঞ্চ থাকে, চিকিৎসা কৰিবলৈ যায়, আৰ্জেণ্ট কামত যায়, তেতিয়া যদি আধা ঘণ্টা ৰখিব লাগে কিমান সমস্যা হয়। এজন পেচেণ্ট যদি আধা ঘণ্টা এম্বুলেঞ্চত ৰখি থাকিব লাগে, বাচি থাকিবলগীয়া পেচেণ্টজনো ঢুকাই যায়। সেইকাৰণে আমাৰ দায়িত্ব হল যে আমি যিমান পাৰো ৰেলৱেৰ ওপৰত এনেকুৱা ধৰণৰ অভাৰ ব্ৰিজ আমি কৰি আহিছো আৰু আজি আমি সকলোৱে মিলি ইয়াতে 136 কোটি টকাৰে প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন সুন্দৰ অভাৰ ব্ৰিজৰ কাম গণেশ্বৰবাসীক উপহাৰ হিচাপে দিবলৈ পাই অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী বা BTC চৰকাৰেও যথেষ্ট গৌৰৱ অনুভৱ কৰিছে, আনন্দ অনুভৱ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মহিলা এথলীটসকলক এখন প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰি মহিলা সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। এই লীগৰ জৰিয়তে সমাগত দিনবোৰত দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্ন বাস্তৱায়িত কৰা হ'ব। এই প্ৰতিযোগিতা ছোৱালীবোৰৰ বাবে মুঠ 3টা শাখাত অনুষ্ঠিত হ'ব। 13 বছৰ, 13-18 বছৰৰ ভিতৰত আৰু 18 বছৰৰ ঊৰ্ধ এই 3টা শাখাত এথলীটসকলে ক্ৰমে 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰো বিভিন্ন স্থানত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অস্মিতা শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত পুৱাৰে পৰা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মাই ভাৰত কেন্দ্ৰ গোৱালপাৰা সহযোগত দুধনৈ হাইস্কুল খেলপথাৰতো ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণ অভিযান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। নলবাৰী গৰ্ডন খেলপথাৰত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অস্মিতা লীগৰ খেল অনুষ্ঠিত হয়। নলবাৰী পৌৰপতি জয়শ্ৰী তালুকদাৰে খেল উদ্বোধন কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতো অস্মিতা লীগৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত খেলসমূহো অনুষ্ঠিত হৈছে। কাজিৰঙাৰ বগৰীজুৰিত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কাজিৰ ৰং হাংপিৰ ঐতিহ্য মেলা অনুষ্ঠিত হৈছে। বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মেলা দিনৰ 11 বজাৰ পৰা নিশা 8 বজালৈ মুকলি ৰখা হৈছে। একেখন মঞ্চত আদিবাসী ঐতিহ্য প্ৰদৰ্শন, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি আৰু দায়বদ্ধ পৰ্যটনৰ প্ৰসাৰৰ বাবে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কালি কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ মহিলা গোটে এই মেলাৰ দুৱাৰ মুকলি কৰে। স্থানীয়ভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী, বাঁহ, কাঠ আৰু বেতৰ হস্তশিল্প সামগ্ৰী বস্ত্ৰকে ধৰি বিভিন্ন সামগ্ৰী বিপণী মেলাত মুকলি কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালি, লোকনৃত্য, গীত, ভাষা, শিক্ষাকে ধৰি কেইবাটাও বিষয়ত আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক, নীতি নিৰ্ধাৰক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, উদ্যোগীকে ধৰি কমেও 5,000 লোকে মেলাৰ বিভিন্ন কাৰ্যসূচীত অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ৰাজ্যৰ অন্যতম সাংবাদিক সংগঠন অসম বাৰ্তাজীৱী সংঘ নলবাৰীত অনুষ্ঠিত 47 সংখ্যক দুদিনীয়া অধিৱেশনৰ আজি সামৰণি পৰিব। নলবাৰী জিলাৰ বাৰ্তাজীৱী সংঘৰ সৌজন্যত আয়োজিত এই অধিৱেশনৰ আজি মুকলি সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলৰ অধিকাৰ আৰু কল্যাণৰ হকে কাম কৰি অহা এই সংগঠনটোৱে ৰাজ্যজুৰি সাংবাদিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে কালি আৰম্ভ হোৱা এই অধিৱেশনৰ কালি সন্ধিয়াৰ প্ৰতিনিধি সভাত 21খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন আজি লঘু যান বাহনৰ চলাচলৰ বাবে মুকলি কৰা হয়। 3,000 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা 1.24 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে যোৱা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত পথচাৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছিল। পৰৱৰ্তী সময়ত দলংখনেৰে ব্যৱসায়িক যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা 15 মাৰ্চত গুৱাহাটীত হ'বলগীয়া যুৱ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। আজি যোৰহাটত বিজেপিৰ কাৰ্যকৰ্তা আৰু বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খন্তেক পাছতে ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউজিলেণ্ডে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। চতুৰ্থবাৰৰ বাবে T20 বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ ভাৰতে আজি তৃতীয়বাৰলৈ খিতাপ দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ্ণাঢ্য কাৰ্যসূচী। তামোলপুৰ জিলাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন। মহিলা এথলীটসকলৰ সবলীকৰণৰ উদ্দেশ্যে দেশজুৰি অস্মিতা লীগৰ আয়োজন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে ভাৰত আৰু নিউজিলেণ্ড মুখামুখি।